এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলে 13 নৱেম্বৰত নিযুক্তি পত্ৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এখন জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি 13 নৱেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। শিক্ষক পদৰ প্ৰাৰ্থীসকলক নিজৰ পৰিচয় পত্ৰসহ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আহ্বান জনাইছে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ GAD ভৱনলৈ স্থানান্তৰৰ বিৰোধিতাৰে আজি গুৱাহাটী উকিল সন্থাৰ উদ্যোগত অধিবক্তাসকলে আদালত বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিব। আদালত চৌহদ স্থানান্তৰৰ বিৰোধিতা কৰি কালি অধিবক্তাসকলে এটা প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰে। পুৰণি আদালত চৌহদৰ পৰা এই সমদল কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ পুৰণি আদালত চৌহদলৈ ঘূৰি আহে। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি কমনৱেলথ সংসদীয় সংস্থা CPAৰ 22 সংখ্যক বাৰ্ষিক সন্মিলনৰ কোহিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীবিৰলাই কয় যে উত্তৰ পূৰ্বাঞ্চল চহকী সংস্কৃতি, বৈচিত্ৰ আৰু শক্তিশালী গণতান্ত্ৰিক প্ৰমূল্যৰ বাবে জনাজাত। তেওঁ কয় যে অঞ্চলটোৱে সক্ৰিয় গণতান্ত্ৰিক ব্যৱস্থা তথা যোগাযোগ, আন্তঃগাঁথনি আৰু বিভিন্ন ক্ষেত্ৰত সুযোগ বৃদ্ধিৰ দিশত অবিৰতভাৱে উন্নতি কৰিছে। তেওঁ লগতে সংসদক গণতান্ত্ৰিক ব্যৱস্থাৰ মূল কেন্দ্ৰ বুলি অভিহিত কৰে। এই সন্মিলনে বিধানসভাসমূহৰ কাম কাজ আৰু দক্ষতাক প্ৰতিফলিত কৰা বুলি তেওঁ উল্লেখ কৰে।
CPA जोन 3 हमेशा हर वर्ष सम्मेलन आयोजित करता है जिसमें विधानसभाएं अपनी कार्यकुशलता को, दक्षता को और जो नए इनोवेशन जिन जिन विधानसभाओं ने किए हैं उन इनोवेशन को साझा करते हैं। इस बार जो विषय रखा गया है वो बहुत महत्वपूर्ण विषय है, नीति, प्रगति और जनता, परिवर्तन के उत्तरेक विधानसभा है। निश्चित रूप से किसी राज्य के अंदर जन अपेक्षाओं के अनुसार नीति बनेगी, जन केंद्रित नीति बनेगी, जनता से जन्म हुई आकांक्षाओं की नीति बनेगी तो बेहतर नीति बनेगी।
লোকসভাৰ অধ্যক্ষগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিধানসভাসমূহক তেওঁলোকৰ একতা আৰু আঞ্চলিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি তথা সৰ্বাত্মক বিকাশ আৰু উন্নয়নৰ লক্ষ্যৰে নীতি প্ৰণয়ন কৰাৰ বাবে প্ৰশংসা কৰে। ধৰতী আবা বিৰচা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি জনজাতীয় গৌৰৱবৰ্ষ উদযাপন কৰা হৈছে। কামৰূপ জিলাৰ ছয়গাঁৱৰ পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনৰ 2 বজাত বন অধিকাৰ আইন 2006ৰ অধীনত জনজাতীয় পৰিয়ালত ভূমি স্বত্বপত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত কামৰূপ জিলাৰ মুঠ 4,673টা বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনজাতীয় পৰিয়ালক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভূমি স্বত্বপত্ৰ বিতৰণ কৰিব। কামৰূপ জিলা প্ৰশাসনৰ সৌজন্যত আৰু জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ সহযোগত জনজাতীয় গৌৰৱবৰ্ষ পক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰী ডঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নেশ্যনেল স্পেচ ছায়েন্স চিম্ফজিয়ামৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি এখন বিশেষ প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰচাৰ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ইছৰোৰ নেশ্যনেল স্পেচ ছায়েন্স চিম্ফজিয়ামৰ উদ্যোগত শ্বিলঙৰ নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰত 2026ৰ ফেব্ৰুৱাৰী মাহত হ'বলগীয়া আলোচনা চক্ৰত উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা গৱেষণা প্ৰকল্প উপস্থাপন কৰিবলৈ সুযোগ প্ৰদান কৰা। এই লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি ইছৰোৰ ডঃ অৰূপ বুঢ়াগোহাঁইসহ 2জনীয়া বিজ্ঞানী দলৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ কল্যাণ ভূঞাকে ধৰি উপস্থিত সমল ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ হোৱাকৈ বিশেষ সজাগতামূলক ভাষণ দিয়ে। অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনত ঢকুৱাখানা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত কালি 194গৰাকী বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ ব্যক্তিৰ মাজত নিত্য ব্যৱহৃত সা সঁজুলি বিতৰণ কৰা হয়। বৰদৈবাম গাঁও পঞ্চায়ত সভাগৃহত আয়োজিত অনুষ্ঠানত RVY আৰু ADIP আঁচনিৰ জৰিয়তে এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানত ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলকে ধৰি স্থানীয় পঞ্চায়তৰ কেইবাগৰাকী নেতা আৰু সদস্যৰ লগতে হিতাধিকাৰীসকলো উপস্থিত থাকে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।